Iya, apa tadi? Batu itu টুটপন্থী বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত ঝাৰখণ্ডৰ চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ ফেডাৰেচনৰ ব্যৱসায়ীসকলৰ এখন সন্মিলনক সম্বোধন কৰে। শ্ৰীমতী সীতাৰমণে বিকশিত ভাৰতৰ প্ৰগতিৰ ইঞ্জিন পূৰ্বাঞ্চল সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰখনত ভাষণ দিয়ে। ঝাৰখণ্ডত প্ৰভূত পৰিমাণে খনিজ সম্পদ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখন নিৰ্মাণৰ কেন্দ্ৰ হৈ পৰিব পৰাকৈ সম্ভাৱনাময়। বিগত কেইবাবছৰো ধৰি ৰাজ্য চৰকাৰৰ অস্থিৰ অৱস্থাৰ বাবে ঝাৰখণ্ডৰ প্ৰগতি আৰু উন্নয়ন আশা কৰা ধৰণে হোৱা নাই বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্যখনৰ বাবে অৰ্থনৈতিক প্ৰগতিৰ অৱশ্য সুবিধা অনাৰ লগতে সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ সূচনা কৰাৰ বাবে এনডিএ চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত বিজেপিৰ ৰাজ্য সভাপতিয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাপুলাল মাৰাণ্ডীয়ে কয় যে খেলাধূলা আয়োজনে চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নক্সালমুক্ত বাতাবৰণ গঢ়ি তোলাৰ লগতে এটা উৎসাহজনক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সন্ধিয়াৰ ভাগলৈ মন্ত্ৰীগৰাকীয়ে ৰাঁচীত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সমাৱেশত ভাষণ দিব। ভাৰতীয় বৈদেশিক সচিব বিনয় মোহন কুবাত্ৰাই আজি পুৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাক ঢাকাত সাক্ষাৎ কৰে। সচিবগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী হাছান মাহমুদৰ সৈতেও মত বিনিময় কৰে। উল্লেখযোগ্য যে কুবাত্ৰাই কালি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হয়। তেওঁ বাংলাদেশৰ বৈদেশিক সচিব মাছুদ বিন মোহনকো আজি সাক্ষাৎ কৰাৰ কথা। বৈঠকত উভয় পক্ষৰ ৰাজনৈতিক নিৰাপত্তা, পানী, বাণিজ্য আৰু বিনিয়োগ, শক্তি আৰু ক্ষমতা, প্ৰতিৰক্ষা, সংযোগ আৰু আঞ্চলিক সহযোগিতাকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয় আলোচনা কৰিব। অসম লোকসভা আয়োগে 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সদনত 2,898গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত 719গৰাকী মহিলা, 106গৰাকী বিশেষভাৱে সক্ষম আৰু 102গৰাকী প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ মেটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ 32খন জিলাত 116টা কেন্দ্ৰত সৰ্বমুঠ 235টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত 67,291গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। আয়োগৰ এক বিবৃতি অনুসৰি জুলাই মাহৰ শেষভাগত মূল পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতে উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। ষষ্ঠভাগৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আজি অন্তিম দিন। অহা 25 মে তাৰিখে 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰ শাসিত অঞ্চলত মূল 8খন সংসদীয় সমষ্টিৰ এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত দিল্লীৰ 7খন আসন, হাৰিয়ানাৰ 10খন আসন, উত্তৰ প্ৰদেশৰ 14খন আসন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ আসন, ওড়িশাৰ 6খন, ঝাৰখণ্ডৰ 4খন আসন আৰু জম্মু আৰু কাশ্মীৰৰ 1খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগ্ৰহণৰ অন্তত অহা 4 তাৰিখে সকলো পৰ্যায়ত ভোটগণনা কৰা হ'ব। তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ শিৱকাশীৰ চেংগলাপট্টিৰ পটকা প্ৰস্তুত কাৰখানাত সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত 5গৰাকী মহিলাকে ধৰি 8জন লোক নিহত হয়। আনহাতে এই ঘটনাত 7গৰাকী মহিলাকে ধৰি 13গৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰ্মশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি ক্ৰিকেট খেলত ভাৰতে বাংলাদেশক 21 ৰাণত পৰাস্ত কৰে। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই আজি উত্তৰ প্ৰদেশত আয়োজিত নিৰ্বাচনী সভাত কয় যে জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী নিশা জেনেৰে আজি নতুন দিল্লীত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ককে ধৰি বিভিন্ন দিশ আলোচনা কৰে। ভাৰতৰ বিদেশ সচিব বিনয় মোহন কুমাৰে আজি পুৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাক ঢাকাত সাক্ষাৎ কৰে আৰু বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি ক্ৰিকেট খেলত ভাৰতে বাংলাদেশক 21 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমান জনাব পাৰিছে।